দ্বিতীয় বিৱৰণ ২৫ অধ্যায়। যদি লোকসকলৰ মাজত বিবাদ হয় আৰু সেই বিবাদ আদালতলৈ নিয়া হয়, তেন্তে বিচাৰকসকলে বিচাৰ কৰি তেওঁলোকৰ নিৰ্দোষীক নিৰ্দোষ আৰু দোষীক দোষী কৰিব। সেই বিচাৰত যদি দোষী পহাৰৰ যোগ্য হয়, তেন্তে বিচাৰকে তেওঁক মাটিত হোৱাই লৈ তাৰ দোষ অনুসাৰে হিচাপ কৰি নিজৰ সন্মুখতে তেওঁক কোবোৱাব। বিচাৰকে তেওঁক ৪০ কোবৰ অধিক মৰাব নোৱাৰিব। তাৰ অধিক মাৰিলে এজন ইজৰাইলীয়া ভাইক আপোনালোকৰ আগত নিহ কৰা হ'ব। শস্য মৰণা মাৰোঁতে গৰুৰ মুখত মুখুৰা নাবান্ধিব। যদি ককাই ভাইসকল একেলগে থাকে আৰু তেওঁলোকৰ মাজৰ এজন ভাই পুত্ৰহীন হৈ মৰে, তেন্তে সেই মৃতকৰ ভাইজাই বাহিৰৰ আন পুৰুষক বিয়া কৰিব নোৱাৰিব। দেউৰেক বা বৰজনাই তাইক বিয়া কৰিব আৰু তাইৰ প্ৰতি দেউৰেকৰ বা বৰজনাই কৰিবলগীয়া কৰ্তব্য পালন কৰিব। পাছত সেই মহিলাই ঔৰসত যি প্ৰথমে সন্তান জন্ম হ'ব, তেওঁ সেই মৃত ভাইৰ নাম ৰক্ষা হ'ব আৰু সেই মৃত ভাইৰ নাম ইজৰাইলৰ মাজৰ পৰা লুপ্ত হৈ নাযাব। কিন্তু সেই পুৰুষে যদি নিজৰ ভায়েক বা ককায়েকৰ তিৰোতাক গ্ৰহণ কৰিব নোখোজে, তেন্তে তাৰ ককায়েক বা ভায়েকৰ সেই তিৰোতাই নগৰৰ দুৱাৰমুখলৈ বৃদ্ধ লোকসকলৰ ওচৰলৈ গৈ ক'ব, মোৰ দেউ বা বৰজনা ইজৰাইলৰ মাজত নিজ ককায়েক বা ভায়েকৰ নাম ৰাখিবলৈ অসন্মত হৈছে, মোৰ প্ৰতি মোৰ দেউ বা বৰজনাই কৰিবলগীয়া কৰ্তব্য পালন কৰিবলৈ ইচ্ছুক নহয়। তেতিয়া সেই নগৰৰ বৃদ্ধ লোকসকলে সেই পুৰুষক মাতি আনি বুজাব। ইয়াৰ পাছতো যদি তেওঁ দৃঢ়তাৰে কয় যে তাইক ল'বলৈ মোৰ ইচ্ছা নাই, তেতিয়া তেওঁ ককায়েক বা ভায়েকৰ ভাইজাই বৃদ্ধ লোকসকলৰ সাক্ষাতে দেউৰেক বা বৰজনাৰ গুৰিলৈ গৈ তেওঁ ভৰিৰ পৰা জোতা খুলি ল'ব আৰু তেওঁৰ মুখত থু পেলাই ক'ব, নিজ ককাই বা ভাইৰ বংশ যিজনে ৰক্ষা কৰিবলৈ নিবিচাৰে তেওঁৰ প্ৰতি এনে ব্যৱহাৰকে কৰা হয়। ইজৰাইলৰ মাজত সেই লোকৰ বংশ জোতা খোলা পুৰুষৰ বংশ বুলি প্ৰখ্যাত হ'ব। দুজন লোকৰ মাজত কাজিয়া কৰাৰ সময়ত যদি এজনৰ ভাইজাই তেওঁৰ স্বামীক আঘাত কৰা আনজনৰ হাতৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যেৰে ওচৰলৈ আহে আৰু হাত মেলি আন লোকজনৰ গুপুত অংগত ধৰে, তেতিয়া আপোনালোকে তাইৰ হাত কাটি পেলাব। তাইলৈ আপোনালোকে কোনো দয়া নেদেখুৱাব। আপোনালোকৰ মোনাত যেন সৰু আৰু ডাঙৰ দুই ৰকমৰ ডগা নাথাকে। আপোনালোকৰ ঘৰত সৰু আৰু ডাঙৰ দুই ধৰণৰ জোখৰ পাত্ৰ যেন নাথাকে। আপোনালোকৰ ঈশ্বৰ যিহুৱাই আপোনালোকক যি দেশ দিব, সেই দেশত আপোনালোকৰ আয়ুস দীঘল হ'বৰ কাৰণে আপোনালোকে সঠিক আৰু ন্যায় ডগা, সঠিক আৰু ন্যায় জোখৰ পাত্ৰ ৰাখিব লাগিব। কাৰণ যিয়ে এই সকলো কাৰ্য কৰে, অৰ্থাৎ সকলো ধৰণৰ অধাৰ্মিক কাৰ্য কৰে, আপোনালোকৰ ঈশ্বৰ যিহুৱাই তেওঁক ঘৃণা কৰে। আপোনালোক মিছৰ দেশৰ পৰা ওলাই আহোঁতে বাটত অমালেকীয়াসকলে আপোনালোকৰ সৈতে যি কৰিছিল তাক সোঁৱৰণ কৰক। আপোনালোক শ্ৰান্ত আৰু ক্লান্ত হৈ থকা অৱস্থাত যি দুৰ্বল লোকসকল পাছত গৈ আছিল, কেনেকৈ তেওঁলোকে বাটত লগ পাই আক্ৰমণ কৰিছিল তাক সোঁৱৰণ কৰক। তেওঁলোকে ঈশ্বৰক ভয় নকৰিছিল। এই হেতুকে আপোনালোকৰ ঈশ্বৰ যিহুৱাই যি দেশ উত্তৰাধিকাৰৰ স্বৰূপে অধিকাৰ কৰিবলৈ আপোনালোকক দিবলৈ গৈছে, সেই দেশত আপোনালোকৰ চাৰিওফালে থকা সকলো শত্ৰুবোৰৰ পৰা তেওঁ যেতিয়া আপোনালোকক বিশ্ৰাম দিব, তেতিয়া আকাশৰ তলৰ পৰা অমালেকীয়াসকলৰ চিন আপোনালোকে একেবাৰে মচি পেলাব লাগিব। এই কথা আপোনালোকে নাপাহৰিব।